ولا تأكلوا أموالكم بينكم بالباطل وتدلوا بها إلى الحكام لتأكلوا فريقا من أموال الناس بالإثم وأنتم تعلمون.
আর তোমালোকে নিজৰ মাজতে এজনে আনজনৰ অৰ্থ সম্পদ অন্যায়ভাৱে নাখাবা আৰু মানুহৰ ধন সম্পত্তিৰ কিছু অংশ জানি বুজি অন্যায়ভাৱে আত্মসাত কৰিবলৈ বিচাৰকসকলক উৎকোচ প্ৰদান নকৰিবা।